এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। ডিব্ৰুগড় জিলাৰ চাবুৱাৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ অধ্যাপক নিযুক্তিকে ধৰি অন্যান্য বিভিন্ন নীতি নিৰ্ধাৰণৰ বাবে এখন শক্তিশালী সমিতি গঠন কৰাৰ উদ্দেশ্যে কালি এখন বৈঠক অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ জিতেন হাজৰিকাই, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ প্ৰদীপ বৰুৱা, বিশ্ববিদ্যালয়খনৰ অধীনৰ মহাবিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ ৰূপম শইকীয়া, অৰ্থনীতি বিভাগৰ অধ্যাপক ডঃ অমৰজ্যোতি মহন্ত, অধ্যাপক যোগেশ্বৰ গোস্বামী, পৰীক্ষা নিয়ন্ত্ৰক ডঃ অৰিজিত হাজৰিকা সদস্য আৰু পঞ্জীয়ক পংকজ বৰঠাকুৰক সদস্য হিচাপে লৈ সমিতিখন গঠন কৰাত অনুমোদন জনায়। কালি সমিতিখনৰ প্ৰথম বৈঠক অনুষ্ঠিত হয়। শিক্ষা বিভাগে 2025 বৰ্ষৰ ৰাজ্যিক কৃতিক শিক্ষক বঁটাৰ বাবে 15গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ নাম ঘোষণা কৰিছে। সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত কালি মাধ্যমিক শিক্ষাৰ 8গৰাকী আৰু প্ৰাথমিক শিক্ষাৰ 7গৰাকী কৃতিক শিক্ষক শিক্ষয়িত্ৰীৰ নাম ঘোষণা কৰা হয়। মাধ্যমিক শিক্ষাৰ শিক্ষকসকলৰ ভিতৰত ডিব্ৰুগড়ৰ টাইফাকে উচ্চ মাধ্যমিক প্ৰাথমিক বিদ্যালয়ত নিয়ত ৱেংকেন, ৰাষ্ট্ৰভাষা বিদ্যালয় দুলীয়াজানৰ লীলাধৰ উপাধ্যায়, মৰাণ পাব্লিক হাইস্কুলৰ স্বপ্নালী গগৈ, তিনিচুকীয়াৰ জি বি চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰঞ্জিত বিকাশ চেতিয়া, লখিমপুৰৰ পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভৃগু প্ৰসাদ শৰ্মা, পি এম শ্ৰী তাৰিয়নী বৰবিল হাইস্কুলৰ ডম্বৰুধৰ নেৱাৰ, যোৰহাটৰ আদৰ্শ জনজাতীয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজেশ বৰদলৈ আৰু হাইলাকান্দিৰ পি এম শ্ৰী জামিৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছুফিয়ান ছিদ্দিকী বৰভূঞা আছে। একেদৰে প্ৰাথমিক শিক্ষাৰ কৃতিক শিক্ষক বঁটাৰ বাবে ডিব্ৰুগড়ৰ পূব জালনী নিম্ন প্ৰাথমিক বিদ্যালয়ৰ নিজু ৰাভা, ডাঙৰচুক নিম্ন প্ৰাথমিক বিদ্যালয়ৰ গুণীন্দ্ৰ গোহাঁই, গোলাঘাটৰ 1নং পৰানগনীয়া জ্যোতি নিম্ন প্ৰাথমিক বিদ্যালয়ৰ নবীন চন্দ্ৰ দাস, শিলভেটা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ নন্দিতা ৰাজপুত, যোৰহাটৰ 295নং কুহুমযুগনীয়া নিম্ন প্ৰাথমিক বিদ্যালয়ৰ অনিল চন্দ্ৰ হাজৰিকা, বালিগাঁও মাধ্যমিক বিদ্যালয়ৰ দীপিকা সভা পণ্ডিত আৰু কামৰূপ মহানগৰৰ 10নং মাজিৰগাঁও কে আৰ এম নিম্ন প্ৰাথমিক বিদ্যালয়ৰ উৰ্বশী দাস নিৰ্বাচিত হৈছে। অহা 5 ছেপ্টেম্বৰত শিক্ষক দিৱসৰ কাৰ্যসূচীত এই শিক্ষকসকলক বঁটা প্ৰদান কৰা হ'ব। ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত দিহিংচাং বহুমুখী সমবায় সমিতিয়ে উত্তৰ পূৰ্বাঞ্চল হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগমৰ সহযোগত আয়োজন কৰা 40-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। টিংখাং সমষ্টিৰ লেঙেৰীৰ উদ্যমিতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰত আয়োজিত এই অনুষ্ঠানত কেবিনেট মন্ত্ৰী তথা টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰা উপস্থিত থাকি প্ৰমাণ পত্ৰ বিতৰণ কৰে। মন্ত্ৰীগৰাকীয়ে বস্ত্ৰশিল্পীসকলক এই উন্নত প্ৰশিক্ষণৰ অভিজ্ঞতাৰে অসমৰ চহকী বস্ত্ৰশিল্পৰ সংৰক্ষণ, বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আহান জনায়। এই সামৰণি অনুষ্ঠানত টিংখাং সমজিলাৰ আয়ুক্ত, খণ্ড উন্নয়ন বিষয়া, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ চক্ৰ পৰিদৰ্শকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। কেন্দ্ৰীয় চৰকাৰে সামগ্ৰী আৰু সেৱাকৰ জি এছ টিৰ হাৰ হ্ৰাস কৰাৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। সাধাৰণ জনতা, কৃষক আৰু কৃষি, স্বাস্থ্য, শ্ৰমিক, উদ্যোগী তথা অৰ্থনীতিৰ মূল খণ্ডসমূহত গুৰুত্ব আৰোপ কৰি কালি জি এছ টি পৰিষদে এই যুক্তিগত সংস্কাৰ সাধনত অনুমোদন দিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত পৰিষদৰ বৈঠকত কৰৰ স্তৰ যুক্তিসংগতভাৱে হ্ৰাস কৰাৰ লক্ষ্যৰে জি এছ টিৰ পৰিমাণ পূৰ্বৰ 18 অথবা 12% পৰা 5% হ্ৰাস কৰা হৈছে। নতুন দিল্লীত পৰিষদৰ বৈঠকৰ অন্তত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে সকলোবোৰ ব্যক্তিগত জীৱন বীমা আঁচনি, স্বাস্থ্য বীমা আঁচনি তথা জ্যেষ্ঠ নাগৰিকৰ বাবে থকা আঁচনিসমূহৰ ক্ষেত্ৰত থকা জি এছ টি উঠাই লোৱাৰ বাবে জি এছ টি পৰিষদে অনুমোদন জনাইছে। সাধাৰণ সামগ্ৰীৰ ক্ষেত্ৰত কৰ হ্ৰাস কৰাৰ বিপৰীতে কেতবোৰ বিলাসী সামগ্ৰীৰ ক্ষেত্ৰত 40% স্তৰ নতুনকৈ ধাৰ্য কৰা হৈছে। এই অনুসৰি ঘিউ, বাদাম, বটলৰ খোৱাপানী, ভুজিয়া, চাইকেল, ছাতি, পেঞ্চিল, 2500 টকালৈকে জোতা ইত্যাদি সামগ্ৰীৰ ক্ষেত্ৰত এই কৰ 12% পৰা 5% হ্ৰাস কৰিছে। একেদৰে চেম্পু, মূৰত ঘঁহা তেল, টুথপেষ্ট ইত্যাদি সামগ্ৰীৰ ক্ষেত্ৰত কৰৰ পৰিমাণ পূৰ্বৰ 18% পৰা 5% হ্ৰাস কৰা হৈছে। গোলাঘাট জিলাৰ বোকাখাটত যোৱা নিশা প্ৰচণ্ড ধুমুহাৰ ফলত 37নং ৰাষ্ট্ৰীয় ঘাইপথত 3জোপা প্ৰকাণ্ড গছ উভালি পৰাত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰে। ইয়াৰ ফলত উজনি নামনিৰ মাজত যাতায়াত কৰা ভালেসংখ্যক যান বাহন আৱদ্ধ হৈ পৰে। অৱশ্যে এছ ডি আৰ এফৰ লোকে ততালিকে ৰাষ্ট্ৰীয় ঘাইপথটো মুকলি কৰাৰ ব্যৱস্থা কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত।